গীতৰ পতিপত্ৰ এক অধ্যায় মংগলাচৰণ মণ্ডলী শাসন সম্বন্ধীয় কথা। মই পৌল, ঈশ্বৰৰ দাহ আৰু যীশুখ্ৰীষ্টৰ নিযুক্ত পাচনি, ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ। সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়। অনাদিকালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল। ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্ৰচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে। ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ প্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই এই বাক্য প্ৰচাৰ কৰোঁ, সাধাৰণ বিশ্বাসৰ দৰে যথাৰ্থ পুত্ৰ তিতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক। অসম্পূৰ্ণ কাৰ্যবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো কৃতিদ্বীপত মই তোমাক থৈ আহিলোঁ। যিজন নিৰ্দোষী এগৰাকী মহিলাৰ স্বামী, যিজনৰ সন্তানসকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা। অধ্যক্ষৰ বাবে এয়া প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোকসকলৰ পৰিচাৰক, সেয়েহে তেওঁ নিষ্কলংক হোৱা উচিত। তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপি, প্ৰসাৰক আৰু কুৎসিত লাভ বিচৰা হ'ব নালাগে, কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোতা, বিবেচক, ন্যায় কৰোতা, পবিত্ৰ আৰু আত্মসংযমী হ'ব লাগে, আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱাসকলক অনুযোগ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হ'ব লাগে। কিয়নো বিশেষকৈ চুন্নত হোৱা লোকসকলৰ মাজত অনৰ্থক বাক্য কওঁতা, শৃংখলাহীন, বন্দনা কৰোতা আৰু অনেক অবাধ্য লোক আছে। তেওঁলোকৰ মুখ বন্ধ কৰাৰ আৱশ্যক। তেওঁলোক এনেকুৱা মানুহ যে কুৎসিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে। তেওঁলোকৰ এজন স্বদেশীৰ ভাওবাদীয়ে কৈছে যে কৃতিৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেখুৱা ভাত ভাৰী। এই সাক্ষ্য সঁচা, তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এইকাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা। ইহুদীসকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা। নিৰ্মলসকলৰ বাবে সকলোৱে সুচি, কিন্তু কুলসিত আৰু অবিশ্বাসীসকলৰ বাবে একোৱেই সুচি নহয়, বৰং তেওঁলোকৰ মন আৰু বিবেক এই উভয়ে কুলসিত। ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কাৰ্যত অস্বীকাৰ কৰে। তেওঁলোক ঘিনলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎকৰ্মৰ বাবে অনুপযোগী।